নমস্কাৰ
নমস্কাৰ
প্ৰভু, আপোনাৰ নাম মৃদুল বৰঠাকুৰ হয় নহয়? অলপ দেৰিকে ফোন কৰাৰ কাৰণে আপুনি বেয়া নাপাব, মই ৰাতিয়ে ফোন বিলাক কৰি ভাল পাওঁ। আপোনাৰ ছোৱালীজনীৰ তো বিবাহ হৈ গল আৰু কেঁচুৱাওটো হৈ গৈছে, ভালে আছেনে?
ভাল ভাল।
আপুনি ব্ৰাহ্মণ মানুহ, গোত্ৰ কি আপোনাৰ? আপুনি কাশ্যপ ঋষি গোত্ৰ, মোৰ গৰ্গ ঋষি গোত্ৰ দেই, নৃপেন্দ্ৰ চন্দ্ৰ দেৱ শৰ্মন। আপোনাৰ লগত মই কথা পাতিবৰ কাৰণে এটাই মাত্ৰ, মোক স্বাৰ্থ থাকিলে মানুহে কথা পাতে, হয় নহয়? স্বাৰ্থ, মোৰ এটা স্বাৰ্থ আছে। আপুনি শিৱসাগৰৰ হয়
নহয়?
অ'কে, মোৰ আজু ককা, মই আগতে কৈছো, শিৱসাগৰৰ এজন মানুহ আছিলে, তেওঁৰ নাম আছিলে হেৰি লক্ষ্মীনাথ বেজবৰুৱা, বজা, তাৰ ল'ৰা ছোৱালী নাছিল। লক্ষ্মীনাথ বেজবৰুৱা মোৰ আজু মমা ককা, আৰু মোৰ ককা দেউতাৰ নাম হ'ল লক্ষ্মীনাথ বৰঠাকুৰ। আমাৰ ঘৰ জাজিত আছিলে, এই ডুমৰ দলং ফিল্ডৰ ওচৰ জাজি, এইখন জাজি নহয় সিখন জাজি। এতিয়া মোৰ দুজনী ছোৱালী আছে, এতিয়া আপোনাৰ ছোৱালীটো আপুনি বিয়া দিয়ে দিলে, বৰ্ণশংকৰ হ'ল, কিন্তু মোৰ ছোৱালী বৰ্ণশংকৰ হোৱাৰ ইচ্ছা নাই, গতিকে আপুনি যদি মোক কিবা এটা সহায় কৰিব পাৰে, এজন ব্ৰাহ্মণ, ভাল ব্ৰাহ্মণৰ, দুজন ব্ৰাহ্মণৰ পুত্ৰ যদি মোক দিব পাৰে, আপোনাক মই যি লাগে তাকেই দিম, যি লাগে তাকেই দিম, আপোনাক যি বিচাৰে মই তাকেই মোৰ সামৰ্থ্য অনুসৰিয়ে দিব পাৰো, হয় নে? আপুনি যদি কয় আপুনি মোক এখন জাহাজ কিনি দিয়ক, মইতো দিব নোৱাৰো, পাৰো জানো? নোৱাৰো, গতিকে মোৰ দুজনী ছোৱালী আছে, এজনীৰ বয়স 24 হবলৈ গৈ আছে, কাৰণ তাইৰ 2024ৰ অক্টোবৰৰ 18 তাৰিখে তাইৰ 24 বছৰ বয়স হব। মই তাইৰ মাকক বিয়া কৰিছিলো 23 বছৰ বয়সত, এতিয়া মোৰ এনেকুৱা এটা বিপত্তি হৈছে যে মোৰ ছোৱালী দুজনী মই বিয়া দিব নোৱাৰো। সিজনী ছোৱালী সৰুজনীটো তাইতকে 3 বছৰ সৰু, ল'ৰাটো তাইতকে 3 বছৰ সৰু, গতিকে মোৰ এই 24, 21 আৰু 18টো ল'ৰা, 21টো ছোৱালী, আৰু এই 23জনীও ছোৱালী। আপুনি কিবা এটা সহায় কৰিব পাৰিব নেকি? ব্ৰাহ্মণ, ধন সম্পত্তি টকা পইচা নাই, ভাল গোত্ৰ, ভাল চৰিত্ৰ, ভাল ফেমিলিৰ পৰা, ঠিক আছে? মই আপোনাৰ লগত এইখিনিয়ে কথা পাতিব লগা আছিলে, বাকীখিনি কথা আপোনাৰ জোঁৱাইৰ লগত পাতিম। তাৰ নামটো কওকচোন আপুনি।
জোঁৱাইৰ নাম এনেই ঘৰত মিঠু বুলি মানে,
ভাল নামটো কওকচোন,
অৰ্চন বেজবৰুৱা।
ঠিক আছে, সেইটোৱে হ'ল ক্লু, মই টেষ্টিং কৰিলো আপুনি, আপুনি সঁচা নে মিছা, আপুনি যে সঁচা ক'লে আপোনাৰ, তেতিয়া বহুতে বহুত ফোনত বহুতে কথা পাতি যায় নহয়, কাৰোবাৰ ফোনত লগাম, আপুনি যে কনফাৰ্ম কৰিলে যে আপোনাৰ জোঁৱাইৰ নামটো অৰ্চন বেজবৰুৱা, গতিকে অৰ্চনে মোৰ লগত কথা পাতিছে, আপোনাৰ নম্বৰটো মোক দিছে, গতিকে সি যদি নম্বৰ দিছে মাজতে কোনোবাই উল্টা পাল্টা কৰি দিব পাৰে নাই, পাৰে নোৱাৰে? এইখন হ'ল শনিৰ ৰাজ্য, শনি কলি যুগ মানে শনি, কলা মানে শনি, লেতেৰা, ই খালি মিছা কথা কয়, সেইকাৰণে এখন লোহাৰ যুগ, হয় নহয়? শনিৰ মূৰত পেচাব কৰা মানুহ অকল এটা মানুহে আছে, এইটোৰ নাম হ'ল অভিনৱ বৰঠাকুৰ। থওঁ দিয়ক, মই ৰাতি আপোনাক ফোন কৰাৰ কাৰণে বেয়া নাপাব। মোৰ ছোৱালী দুজনীৰ ফটো দুখন মই পঠাই দিম, তাহাতৰ হেৰি এইটো কি এইটো কি যিটো আপোনাৰ সময় ৰাশি চক্ৰটো পঠাই দিম, আপুনি সেইমতে যদি ল'ৰা ক'ৰবাত পায় মোলৈ খবৰ দিব।
ঠিক আছে বাৰু, মই খবৰ দিম।
ঠিক আছে, ধন্যবাদ, থওঁ দেই।